এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ দুলীয়াজান ডিব্ৰুগড় খণ্ডৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাত দূৰণিবতীয়া ৰেলগাড়ী বৈদ্যুতিক ইঞ্জিনেৰে চলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ। কাইলৈৰ পৰা ৰেলৰ সকলো শ্ৰেণীৰ ভাড়া বৃদ্ধি। যোৰহাটত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মত বিনিময়। আজি গোলাঘাটৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ। ৰাজ্যৰ শিক্ষাবৰ্ষৰ সাল সলনি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে চৰকাৰৰ উচ্চস্তৰীয় কমিটি গঠন। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 78 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন। আৰু বোকাখাটত নিশা সংঘটিত আৰক্ষীৰ এনকাউণ্টাৰত গ্ৰেনেড বিস্ফোৰণৰ 2 অভিযুক্ত গুলীবিদ্ধ। উত্তৰ পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অধীনস্থ দুলীয়াজান ডিব্ৰুগড় খণ্ডৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূব সীমান্ত ৰেলৱে কেইবাখনো দূৰণিবতীয়া ৰেলগাড়ী সম্পূৰ্ণকৈ বৈদ্যুতিক ইঞ্জিনেৰে চলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই অনুসৰি ডিব্ৰুগড় আৰু নতুন দিল্লীৰ মাজত চলাচল কৰা 1-2-4-2-4 আৰু 1-2-4-2-3 নম্বৰৰ ৰাজধানী এক্সপ্ৰেছ, গুৱাহাটী আৰু হাওৰাৰ মাজত চলাচল কৰা শৰাইঘাট এক্সপ্ৰেছ, ৰাজেন্দ্ৰ নগৰ আৰু কামাখ্যাৰ মাজৰ কেপিটেল এক্সপ্ৰেছ, শিলঘাট আৰু কলকাতাৰ মাজৰ সাপ্তাহিক কাজিৰঙা এক্সপ্ৰেছ ৰেলগাড়ী কেইখন সম্পূৰ্ণ যাত্ৰাপথত বৈদ্যুতিক ইঞ্জিন ব্যৱহাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পৰ্যায়ক্ৰমে আন কেইবাখনো ৰেলগাড়ীও সম্পূৰ্ণৰূপে বৈদ্যুতিক ইঞ্জিনেৰে চলোৱা হ'ব বুলি ৰেল বিভাগৰ সূত্ৰই জানিবলৈ দিছে। ইয়াৰ ফলত ডিজেলৰ বাবদ ব্যয় হোৱা বৃহৎ পৰিমাণৰ ধন ৰাহি হোৱাৰ লগতে বায়ু প্ৰদূষণো বহুখিনি নিয়ন্ত্ৰিত হ'ব বুলি আশা কৰা হৈছে। আনহাতে কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰেলৰ সকলো শ্ৰেণীৰ যাত্ৰীৰ ভাড়া সামান্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। কোভিড মহামাৰীৰ পাছত ভাৰতীয় ৰেলৱেই প্ৰথমবাৰৰ বাবে যাত্ৰীৰ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি এক্সপ্ৰেছ আৰু মেইল গাড়ীৰ ক্ষেত্ৰত শ্লিপাৰ শ্ৰেণীৰ ভাড়া প্ৰতি কিলোমিটাৰত 1 পইচাকৈ আৰু সেতুতাপ নিয়ন্ত্ৰিত শ্ৰেণীৰ ক্ষেত্ৰত প্ৰতি কিলোমিটাৰত 2 পইচাকৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে 500 কিলোমিটাৰ তলৰ দূৰত্বৰ সাধাৰণ শ্ৰেণীৰ আৰু উপমহানগৰীয় ৰেল ভাড়াৰ ক্ষেত্ৰত এই বৃদ্ধি প্ৰযোজ্য নহ'ব। ইপিনে উত্তৰ পূব সীমান্ত ৰেলৱে কালি বদৰপুৰ লামডিং ৰেলপথৰ জাতিংগা লামপুৰ নিউ হাফলং অংশত ৰেল চলাচল পুনৰ আংশিকভাৱে আৰম্ভ কৰিছে। উল্লেখযোগ্য যে জাতিংগা লামপুৰ অঞ্চলত ভূমিস্খলনৰ ফলত বদৰপুৰ লামডিং ৰেলপথেৰে যাত্ৰা যোৱা 6 দিন ধৰি ব্যাহত হৈ আছিল। কালিৰ দিনটোত 2 বা 3 ৰেল চলাচল কৰোৱা হয় যদিও অধিকাংশ ৰেলৰ যাত্ৰা এতিয়াও সুৰক্ষাজনিত কাৰণত বন্ধ ৰখা হৈছে। শিৱসাগৰ জিলা ভ্ৰমণ সামৰি কালি যোৰহাটত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট অভিৱৰ্তন কেন্দ্ৰত কালি বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলক সাক্ষাৎ কৰি মত বিনিময় কৰে। যোৰহাটৰ পৰা নুমলীগড়লৈ ৰাওনা হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে নিশা নুমলীগড় শোধানাগাৰত কটায়। আজি তেওঁ গোলাঘাট জিলাৰ ভ্ৰমণ কৰিব। পুৱাৰ ভাগত ডঃ শৰ্মাই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ আৰু আঠখেলীয়া ত্ৰিশূলধাৰী মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ ইনডোৰ ষ্টেডিয়াম মুকলি কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ নৱনিৰ্মিত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ৰীড়া প্ৰকল্পও মুকলি কৰিব। শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৌ মৰাণ অংশ বিমানৰ জৰুৰীকালীন অৱতৰণৰ সুবিধা ELFAৰে নিৰ্মাণ কৰা হৈছে। যুদ্ধ বিমান ৰাফেল, মিগ আৰু তেজছ আদিকে ধৰি সামৰিক বিমান অৱতৰণ আৰু উৰণৰ আৰ্হিৰে এই ELF নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই বিশেষ স্থান পৰিদৰ্শন কৰি এই আন্তঃগাঁথনি ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশত গুৰুত্বপূৰ্ণ সম্পদ বুলি মন্তব্য কৰিছে। মৰাণত বিমানৰ এই ELFযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ সন্দৰ্ভত এয়া আকাশবাণীৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ প্ৰতিবেদন।
হয়, মৰাণৰ ওচৰত যি 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ জৰুৰীকালীন যুদ্ধ বিমান অৱতৰণৰ যি সুবিধা ELF বুলি কয়, ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি বুলি কয়, আৰু সেয়া ভাৰতীয় বিমান বাহিনীৰ বাবে নিৰ্মাণ কৰি থকা হৈছে 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মৰাণৰ ওচৰত। আৰু ইতিমধ্যে ইয়াত প্ৰায় 100 কোটি টকা, 99.86 কোটি টকা খৰচ কৰি যিটো 4-lane 4-শাৰীয়া যিটো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি থকা হৈছে, ইয়াত অৱতৰণ কৰিব পাৰিব সুখয় আৰু ৰাফেলৰ দৰে অত্যাধুনিক যুদ্ধ বিমান। আৰু ইয়াৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে আৰু অহা মাহৰ ভিতৰতে সম্পূৰ্ণ হোৱাৰ কথা আছে। আৰু অক্টোবৰ মাহৰ ভিতৰত, এইবছৰ অক্টোবৰ মাহৰ ভিতৰত পথছোৱাই যুদ্ধ বিমান অৱতৰণৰ বাবে সম্পূৰ্ণ কাৰিকৰী যিটো ক্লিয়েৰেন্স বুলি কয় সেই সংকেত সেয়া লাভ কৰিব। আৰু কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ELF পৰিদৰ্শন কৰে আৰু তেওঁৰ লগত তেতিয়া ৰাষ্ট্ৰীয় ঘাইপথ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেচন লিমিটেড NHIDCLৰ উচ্চপদস্থ বিষয়া আৰু ভাৰতীয় বায়ুসেনা বাহিনীৰো উচ্চপদস্থ বিষয়াসকলে সংগ দিয়ে। এতিয়া আমি চাব লাগিব যে আধুনিক সমৰ কৌশলৰ ক্ষেত্ৰত পৰম্পৰাগত বিমান বন্দৰ বা বিমান ঘাটিসমূহৰ লগতে এনেধৰণৰ কিছুমান যদি সা সুবিধা থকা যায় তেতিয়া কৌশলগতভাৱে এখন দেশ বহু আগবাঢ়ি থাকে। সুখই 30 MKI উত্তর-পূর্বাঞ্চল তেজপুর আর সাবুয়াত এয়ার স্টেশন আছে, তৎসত্ত্বেও মরাণর ওসর যদি এনে ধরনের একটা সুবিধা হয়, বিশেষকে তারপরা চীনা বিমান্ত বেশি দূর নয়, কৌশলগতভাবে ইয়াত যদি সুখই বিমান অবতরণ করব পারে বা ইয়ারপরা উড়ব পারে, তেনহলে স্ট্রেটেজিকভাবে ভারতীয় বায়ুসেনা বাহিনী বহুত সুবিধাজনক স্থানত থাকবে। তারপরে রাফেল আছে আর তেজাস ভারতের যখন লাইট কম্বেট এয়ারক্রাফট, এয়াও ইয়াতে অবতরণ আর উড়ন করব পারিব। তার লগতে আছে বৃহৎ পরিসর যা ট্রান্সপোর্ট এয়ারক্রাফট বলে কয় এন্টনভ AN-32 বা হারকুইলিস, এই ধরনের বৃহৎ যুদ্ধর যন্ত্রপাতি কড়িয়াবা বিমানও ইয়াত অবতরণ করব পারিব। আর ইয়ার লগতে আসল টিহুর ওসর আর হোজাই ওসরতো এই ধরনের ELF সুবিধা ইয়াত স্থাপনের ব্যবস্থা গ্রহণ করা হয়েছে। নুমলীগড় ডিব্রুগড় তিনচুকিয়া যেহেতু ফোর লেন রাষ্ট্রীয় ঘাইপথ নির্মাণ হয়ে উঠিছে, প্রায় সম্পূর্ণ হয়েছে, ইয়াতো হেলিপেডর সুবিধা থাকবে প্রতি 50 আর 100 কিলোমিটার দূরে দূরে। গতি উত্তর পূর্বাঞ্চলক যে প্রতিরক্ষার দিকের যথেষ্ট গুরুত্ব দিয়া হয়েছে এই কথায় প্রমাণ করেছে, আর ইয়ারপরাই গম পাওয়া যায় যে প্রতিরক্ষা মন্ত্রালয়ে উত্তর পূর্বাঞ্চলক কি গুরুত্ব দিছে।
রাজ্যের শিক্ষাবর্ষর সাল সলনির শিক্ষা বিভাগে অতিরিক্ত সচিব কৃষ্ণা বড়ার অধ্যক্ষতায় এখন নতুন উচ্চস্তরীয় কমিটি গঠন করেছে। উল্লেখযোগ্য যে কোভিড মহামারীর সময়তেই বিগত 2021 বর্ষের রাজ্যের শিক্ষাবর্ষ সলনি করা হয়েছিল। পূর্বতে 1 জানুয়ারীর 31 ডিসেম্বর শিক্ষাবর্ষ আছিল যদিও 2021 বর্ষের 1 এপ্রিলের 31 মার্চলে শিক্ষাবর্ষ সলনি করা হয়েছিল। ইয়ার পাছত বিভিন্ন দল সংগঠনে রাজ্যের শিক্ষাবর্ষ পূর্বর দরেই বহাল রাখবলে সরকারক দাবি জানায়। অহার পরিপ্রেক্ষিত এই বিষয়টি অধ্যয়নের রাজ্য সরকারে এই উচ্চস্তরীয় কমিটিখন গঠন করেছে বলে শিক্ষামন্ত্রী ডঃ রণোজ পেগুয়ে প্রকাশ করেছে। কমিটিখনে প্রথম পর্যায়ত বিষয়টি আলোচনা করার বাবে রাজ্যের 10 গৰাকী শিক্ষাবিদক বাছনি করে সহ আলোচনাত মিলিত হব। দ্বিতীয় পর্যায়ে ছাত্র সংগঠনের নেতৃত্বর সহ এই সন্দর্ভত আলোচনা করার অভিভাবক সকলের সহও আলোচনাত মিলিত হব। ইয়ার পাছত কমিটিখনে এই বিষয়ক এখন প্রতিবেদন শিক্ষা বিভাগক দাখিল করব। এই প্রতিবেদনের ভিত্তিতে শিক্ষাবর্ষ সলনি করা সন্দর্ভত রাজ্য সরকারে চিন্তা চর্চা করব বলে শিক্ষামন্ত্রীগুলো জানিবলৈ দিয়ে। আকাশবাণী গুৱাহাটী কেন্দ্রই কাইলৈ 78 সংখ্যক প্রতিষ্ঠা দিবস বিস্তৃত কার্যসূচীরে পালনের আয়োজন করেছে। আকাশবাণী গুৱাহাটীর বাতৰি বিভাগে বিভাগটোৰ উত্তরণের কাম করে যাওয়া কেবাগৰাকীও প্রয়াত সহকর্মীর আলোকচিত্র বাতৰি বিভাগের লবিত স্থাপনের ব্যবস্থা করেছে। প্রয়াত সহকর্মী কেগৰাকীর পরিয়ালে আগবঢ়া এই আলোকচিত্র কেখন কাইলৈ আনুষ্ঠানিকভাবে স্থাপন করা হব। প্রতিষ্ঠা দিবস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্রই কাইলৈ দিনের 10 বজাত গুৱাহাটীর উজান বজারের বিবেকানন্দ কেন্দ্র প্রেক্ষাগৃহত এটা অন্তরঙ্গ অনুষ্ঠানের আয়োজন করেছে। ইয়ার লগতে সন্ধ্যা 6:30 বজাত আকাশবাণী গুৱাহাটী কেন্দ্রই রঙিয়ার হরদত্ত বীরদত্ত ভবনত উপজা দিনের শুভা শীর্ষক এটা সংগীতানুষ্ঠানের আয়োজন করেছে। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিলীপ দাসের গীত আর আলাপ, দম্বরুধর পাঠক আর জবা দাসের লোকগীত, উৎপল বরার মেন্ডোলিন বাদন আর রঙিয়ার সমন্বয়ী কলা কেন্দ্রের শিল্পীসকল নৃত্যানুষ্ঠান পরিবেশন করা হব। উল্লেখযোগ্য যে আকাশবাণী গুৱাহাটীয়ে 77 বছরের ইতিহাসত এইবার প্রথমবার গুৱাহাটীর বাইরে প্রতিষ্ঠা দিবসের কার্যসূচীর আয়োজন করেছে। আকাশবাণী তেজপুর কেন্দ্রের গৌরবোজ্জ্বল 25 বছরীয় যাত্রা সম্পূর্ণ করা উপলক্ষে তেজপুর মহাবিদ্যালয়ের প্রেক্ষাগৃহত আজ রূপালী জয়ন্তী সাংস্কৃতিক কার্যসূচীর আয়োজন করা হয়েছে। এই কার্যসূচী সন্ধ্যা 6 বজাত আরম্ভ হব। অনুষ্ঠানত আকাশবাণী আর দূরদর্শনের উত্তর পূব ক্ষেত্রের অতিরিক্ত সঞ্চালক প্রধান আশীষ ভাটনাগর বিশেষ অতিথি হিসাবে উপস্থিত থাকিব। গৰুখুটিৰ বহুমুখী কৃষি প্রকল্পর গীৰ গায়ক লৈ বিভিন্ন ধরনের বিতর্ক চলি থকার মাজতে কালি কৃষি প্রকল্পটির পরিচালনা সমিতির অধ্যক্ষ বিধায়ক পদ্ম হাজরিকায় এখন সংবাদমেলর আয়োজন করে। সংবাদমেলত অধ্যক্ষগৰাকীয়ে বিষয়টুক লৈ সৃষ্টি হওয়া বিতর্ক সন্দর্ভত ভালেমান তথ্য দাঙি ধরে। এই বিষয়ত আকাশবাণীর দৰঙৰ সংবাদদাতা ময়ূর গোস্বামীয়ে এইদরে জানাইছে।
দৰং জিলাৰ গৰুখুটি বহুমুখী কৃষি প্রকল্পর গিৰগাঁ সন্দৰ্ভত শেহতীয়াকৈ সৃষ্টি হোৱা ৰাজনৈতিক বিতৰ্কৰ মাজতে কালি এক সংবাদমেলযোগে বৰুখুটি কৃষি প্ৰকল্প ছচাইটিৰ অধ্যক্ষ বিধায়ক পদ্ম হাজৰিকাই এই সন্দৰ্ভত কিছু তথ্য সদৰি কৰে। তেওঁ জনোৱা মতে যি 300 জনী গিৰগাঁ সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছে, এই 300 গিৰগাঁই ৰাজ্যৰ পশুপালন বিভাগে নিবিদাৰ জৰিয়তে ৰাষ্ট্ৰীয় ডায়েৰী ডেভেলপমেণ্ট বোৰ্ডৰ পৰা ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছিলে। ইয়াৰে 90 জনী গৰু তেওঁলোকে আগ্রহী বিভিন্ন ব্যক্তির মাজত নির্দিষ্ট মূল্যর বিনিময়ত বিতরণ করে, কিয়নো সেই সময় প্রকল্পত গোহালির যাবতীয় ব্যবস্থা হয়ে উঠা নাছিলে। বাকি 210 জনী গরুর ভিতর 56 জনী গরু পরবর্তী সময় মৃত্যু হয় আর আন 154 জনী গরু রাষ্ট্রীয় ডায়েরি ডেভেলপমেন্ট বোর্ডে দুর্বল প্রজাতি হওয়ার বাবে প্রকল্পর পশুপালন পশু চিকিৎসার চিকিৎসকর পরামর্শ মতে আর মুখ্যমন্ত্রীর হস্তক্ষেপত ঘুরাই নিবলে বাধ্য হয়। ইয়ার আগতে গরুখুটি প্রকল্পলৈ 123 জনী গরু ক্ৰয় কৰা হৈছিল আৰু 130 জনী গৰুৰ ভিতৰত এতিয়া বৰ্তমান পোৱালিৰ সৈতে 210 জনী গৰু প্ৰকল্পত আছে আৰু ইয়াৰ জৰিয়তে প্ৰকল্পই দুগ্ধ উৎপাদন কৰি যথেষ্ট আয় আৰ্জন কৰিবলৈ সক্ষম হৈছে।
বোকাখাটত কালি নিশা আৰক্ষীৰ এনকাউণ্টাৰত গ্ৰেনেড বিস্ফোৰণৰ অভিযুক্ত ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা নামৰ দুজন লোক গুলীবিদ্ধ হয়। যোৱা 24 জুনত বোকাখাটৰ হাবজুৰিৰ পানবাৰী কৃষি পামৰ CRPFৰ কেম্পত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ অভিযুক্ত দুজনক লৈ কালি নিশা আৰক্ষীয়ে অভিযান চলোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়। আৰক্ষীয়ে নিশা অভিযুক্ত দুজনক লুকুৱাই ৰখা পিষ্টল দেখুৱাবলৈ লৈ যোৱাৰ সময়ত তেওঁলোক দুজনে পলায়নৰ চেষ্টা কৰে। অভিযুক্ত দুজনে লুকুৱাই ৰখা পিষ্টলেৰে আৰক্ষীক গুলীচালনা কৰাত আৰক্ষীৰ প্ৰত্যুত্তৰত দুয়ো আহত হয়। ভৱেশ কলিতাৰ বাওঁ ভৰিত আৰু সঞ্জীৱ বৰুৱাৰ সোঁ ভৰিত গুলী লগাত উন্নত চিকিৎসাৰ বাবে দুয়োকে নিশা যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। দেশৰ শীৰ্ষ শিক্ষানুষ্ঠানসমূহক লৈ ইণ্ডিয়া টুডে চলোৱা এটা সমীক্ষাত ঢকুৱাখানা মহাবিদ্যালয়ে পূৰ্বতকৈ কেইবাটাও স্থান আগুৱাই কলা শাখাত 139 আৰু বিজ্ঞান শাখাত 179 স্থান লাভ কৰিছে। এই সমীক্ষাত অসমৰ ভিতৰত কলা আৰু বিজ্ঞান উভয় শাখাতে ঢকুৱাখানা মহাবিদ্যালয়ে চতুৰ্থ স্থান দখল কৰিছে। মাজুলীৰ কমলাবাৰী ঘাটৰ পৰা নিমাতীঘাটলৈ যাত্ৰা কৰা এখন ফেৰী কালি ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ পৰে। বিয়লি প্ৰায় 3 বজাত SB জলতৰী নামৰ ফেৰীখন আবদ্ধ হৈ পৰাত যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত SDRFৰ নাৱৰ জৰিয়তে যাত্ৰীসকলক নিমাতীঘাটলৈ অনা হয়। ফেৰীখনত 49 গৰাকী যাত্ৰী থকাৰ লগতে 17খন মটৰচাইকেল আৰু এখন 4-চকীয়া বাহন আছিল। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ মঞ্জিৎ গগৈৰ সৈতে।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতেই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা বিতৰ্ক আৰু কালি গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই সংবাদমেল সম্বোধন কৰা বাতৰিটোৱে শিৰোনাম দখল কৰিছে। অসমীয়া প্ৰতিদিন কাকতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা বিতৰ্ক সম্পৰ্কীয় 5টা বাতৰি আজি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিকেইটাৰ শিৰোনাম সাংবাদিকেৰে মুখামুখি নহৈ সামাজিক মাধ্যমত দুখ প্ৰকাশ কৰি দায় সৰাৰ চেষ্টা জয়ন্ত মল্লৰ, বিজেপি মন্ত্ৰী বিধায়কৰ গো কেলেংকাৰীক লৈ প্ৰতিবাদ অব্যাহত, ধৰে ধৰ গৰু চোৰক ধৰ ধনীৰে দিশপুৰত কৃষক কংগ্ৰেছৰ বিক্ষোভ, বেমাৰী গৰু চিকিৎসা নকৰি জনপ্ৰতিনিধিক গতোৱাক লৈ ৰহস্য, গৰুখুটিৰ গিৰ্গাই সন্দৰ্ভত মুখ্যমন্ত্ৰী পদ্ম হাজৰিকাৰ পৰস্পৰ বিৰোধী ভাষ্য আৰু 30 জনী গিৰ্গাই ক্ৰয় কৰা তেজপুৰৰ বাবুল নাথৰ দুগ্ধপামৰ নাই অস্তিত্ব। সাংবাদিকক উদ্দেশ্যি কৰা অশোভনীয় মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত কালি মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে অনিচ্ছাকৃত ভুলৰ বাবে দুখ প্ৰকাশ কৰা বাতৰিটো আমাৰ অসম কাকতে মন্ত্ৰী জয়ন্ত মল্লৰ দায় সৰা দুখ প্ৰকাশ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অসমৰ বড়োভূমিত আৰম্ভ হোৱা ফুটবল বিপ্লৱৰ প্ৰশংসা কৰা বাতৰিটোৱে দৈনিক জনমভূমি কাকতত শিৰোনাম দখল কৰিছে। একেটা বাতৰিকে দৈনিক অসম, দ্য চেণ্টিনেল, অসমীয়া খবৰ, দৈনিক অগ্ৰদূত আদি কাকতেও ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰাণৰ 4-লেনযুক্ত পথত নিৰ্মীয়মান যুঁজাৰু বিমানৰ জৰুৰী অৱতৰণ ক্ষেত্ৰৰ অগ্ৰগতিৰ বুজ লোৱা বাতৰিটোৱেও প্ৰায়কেইখন কাকততে আজি শিৰোনাম দখল কৰিছে। ওড়িশাৰ পুৰীত কালি জগন্নাথ ৰথ যাত্ৰাৰ সময়ত সংঘটিত পদপিষ্টৰ ঘটনাত 3 জন লোক নিহত হোৱাৰ লগতে অৰ্ধশতাধিক আহত হোৱাৰ বাতৰিটো অন্যান্য কাকতসমূহৰ লগতে দ্য টাইমছ অফ ইণ্ডিয়া আৰু দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37.4 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 27.5 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। উত্তৰ পূব সীমান্ত ৰেলৱেৰ দুলীয়াজান ডিব্ৰুগড় খণ্ডৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাত দূৰণিবটীয়া ৰেলগাড়ী বৈদ্যুতিক ইঞ্জিনেৰে চলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ। যোৰহাটত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মত বিনিময়। ৰাজ্যৰ শিক্ষাবৰ্ষৰ সালসলনি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে চৰকাৰৰ উচ্চস্তৰীয় কমিটি গঠন। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 78 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন। আৰু বোকাখাটত নিশা সংঘটিত আৰক্ষীৰ এনকাউণ্টাৰত গ্ৰেনেড বিস্ফোৰণৰ 2 অভিযুক্ত গুলীবিদ্ধ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু 10:11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।